আকাশবাণী গুৱাহাটী। পূৰ আঞ্চলিক বাতৰিৰ ভিতৰত আছে, এডভান্টেজ আছাম বিনিয়োগ সন্মিলনে মহিলা উদ্যমীসকলৰ কাৰণে সবলীকৰণৰ পৰিৱেশ সৃষ্টি কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত কৃষি আৰু তথ্য প্ৰযুক্তিকে ধৰি 5টা খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত আয়োজিত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত বাজেটোত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ। কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় হিলাল সমিতি অসমৰ প্ৰকাশ। আৰু বেংগালুৰুত আজি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী বিষয়াসকলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ ফলত সদ্যসমাপ্ত দ্বিতীয় এডভান্টেজ আছামত বহুকেইখন বিদেশী ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত জানিবলৈ দিছে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে জাপান, মালয়েছিয়া, কোৰিয়া, ছিংগাপুৰ, থাইলেণ্ড, গ্ৰেট ব্ৰিটেইন আৰু সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰকে ধৰি বিভিন্ন ৰাষ্ট্ৰৰ মুখ্য অংশীদাৰসকলৰ সৈতে 180খনতকৈও অধিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ফলত এই শীৰ্ষ সন্মিলনত 1100ৰো অধিক আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশ লৈ ৰাজ্যৰ উদ্যোগ আৰু উদ্ভাৱন ক্ষেত্ৰত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কালিৰ সংবাদমেলত অৱগত কৰে। ৰাজ্যত প্ৰথমবাৰৰ বাবে বিদেশী বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত ৰাজ্যৰ ঔদ্যোগিক খণ্ডত 410 কোটি টকা, পশুপালন খণ্ডত 300 কোটি টকা আন্তৰ্জাতিক গোটে বিনিয়োগ কৰিছে বুলি সদৰি কৰে। অসমে সৰ্বমুঠ লাভ কৰা প্ৰায় 5,00,000 কোটি টকা মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱৰ পৰা 2,00,000ৰো অধিক নিয়োগৰ সৃষ্টি হ'ব বুলি ডঃ শৰ্মাই আশা প্ৰকাশ কৰিছে। সন্মিলনখনত প্ৰাপ্ত প্ৰস্তাৱসমূহৰ প্ৰকৃত ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে এটা শক্তিশালী ট্ৰেকিং প্ৰণালীৰ ব্যৱস্থা কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনে ৰাজ্যত এটা নতুন কৰ্ম বিপ্লৱৰ সূচনা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মহিলা উদ্যমীসকলৰ কাৰণেও এই সন্মিলনে বিশেষ সুবিধা সৃষ্টি কৰিছে বুলি দাবী কৰে। অসমৰ 40,00,000 মহিলা উদ্যমীক উদ্ভাৱন আৰু উৎপাদন খণ্ডত আগবঢ়োৱা সহায়ৰ ভিত্তিত মহিলা সবলীকৰণ আৰু উন্নয়নৰ ক্ষেত্ৰত এই সন্মিলনে বিশেষ ভূমিকা পালন কৰিছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
আমাৰ ইয়াত যিকোনো ইণ্ডাষ্ট্ৰি আহি এই 40,00,000 মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউচ কৰি দিয়ক, মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম, অসমত উই কেন সি এ হিউজ ৰিভলিউচন। মই ভেলিডেক্টৰীত সেইটো মেনশ্যন কৰিছিলো। ধৰক আজি অসমত মই এটা সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো, কাৰণ কোম্পানীসকলে বিজনেছ কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব। আজি যদি অসমৰ 100খন জিলাত কোনোবাই যদি এই 40,00,000 মহিলাৰ 5,00,000 মহিলাক ধূপ কাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে, এণ্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰিটোৱে অসমত গুচি আহিব পাৰে, কাৰণ নাও দে হেভ বিকাম এণ্টাৰপ্ৰেনিয়ৰ্ছ। অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে। এতিয়া আমি পিঠা বনাই আছো, লাড়ু বনাই আছো, কিন্তু পিঠা আৰু লাড়ু অসমীয়া মানুহে খাব, ইয়াক আমি ৱৰ্ল্ড মাৰ্কেটলৈকে লৈ যাব নোৱাৰো। কিন্তু পিঠা আৰু লাড়ুৰ লগত এতিয়া যদি আমাক ভাল হেণ্ডলুমৰ ডিজাইন দি দিয়ে যে এই হেণ্ডলুমটো তোমালোকে বনোৱা, জাপানলৈকে লৈ যাম। মই এতিয়াও মোৰ মনত পৰে APJ আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো, তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰোঁ।
আজি পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থকা এডভান্টেজ আছামৰ প্ৰদৰ্শনী কথাখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্ৰদৰ্শনীত 200ৰো অধিক বিপণীৰ জৰিয়তে ৰাজ্যৰ বিকাশ আৰু উদ্ভাৱনৰ অনন্য দিশসমূহ প্ৰদৰ্শন কৰা হৈছে। ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতি 2025 অনুসৰি কৃষি প্ৰযুক্তি, তথ্য প্ৰযুক্তি নিৰ্ভৰ সেৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা, ভ্ৰমণ প্ৰযুক্তি, খাদ্য প্ৰযুক্তি আৰু সেউজ প্ৰযুক্তি খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে 2017ৰ অসম ষ্টাৰ্টআপ নীতিক বহল পৰিসৰলৈ লৈ যাবলৈ শেহতীয়াকৈ অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিক ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন দিছে। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে এই নীতি বলবৎ কৰাৰ অধিসূচনা জাৰি কৰা হৈছিল। এই নীতি অনুযায়ী অসমত আৰম্ভ কৰিবলৈ বিচৰা ষ্টাৰ্টআপবোৰৰ একোটা ইউনিক ID দিয়া হ'ব। মাই আছাম ষ্টাৰ্টআপ ID অৰ্থাৎ মাচি পাবলৈ আবেদনকাৰীসকলে নিৰ্দিষ্ট পৰ্টেলত আবেদন কৰিব লাগিব। মাচিৰ জৰিয়তেহে ষ্টাৰ্টআপসমূহে নতুন অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিৰ অধীনত সা সুবিধাসমূহ লাভ কৰিব। উদ্যমীসকলৰ সুবিধা হোৱাকৈ আছাম ষ্টাৰ্টআপ হাবত উপলব্ধ সা সুবিধাসমূহ বিনামূলীয়াকৈ কাৰ্যালয় পতাৰো সুবিধা এই নীতিৰ অধীনত কৰা হৈছে। আৰ্থিক অনুদানৰ ক্ষেত্ৰতো মাচি থকা উদ্যমীসকলে 10,00,000 টকা পৰ্যন্ত এককালীন অনুদান লাভ কৰিব পাৰিব। পৰৱৰ্তী সময়ত পাইলট প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে 25,00,000 টকালৈকে আৰ্থিক অনুদান লাভ কৰাৰ সুবিধাও এই নতুন উদ্ভাৱন নীতিৰ অধীনত কৰা হৈছে। ইয়াৰ লগতে উৎকৃষ্ট প্ৰদৰ্শন দেখুওৱা উদ্যমী আৰু উদ্ভাৱকসকললৈ স্কেল আপ গ্ৰান্ট হিচাপে 50,00,000 টকা পৰ্যন্ত অনুদান পোৱাৰ সুযোগ নতুন ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত আছে। এই নীতি কাৰ্যকৰী কৰিবলৈ উদ্যোগ বিভাগৰ জ্যেষ্ঠতম সচিবক অধ্যক্ষ হিচাপে লৈ এখন উচ্চস্তৰীয় সমিতি আৰু এখন নীতি ৰূপায়ণ সমিতি গঠনৰ কথা কোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বাজেটত উদ্যমী আৰু উদ্ভাৱকসকলক সহায় কৰিব পৰাকৈ কমেও 100 কোটি টকা ধাৰ্য কৰা বুলি ঘোষণা কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কালি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল। যোৰহাট জিলাৰ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান চি এছ আই আৰ নিষ্টত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আয়োজন কৰা যুৱ বিজ্ঞান সমাৰোহত কালি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে অংশ লয়। ডাঃ পেগুৱে তেওঁৰ ভাষণত ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত গৱেষণা পৰিস্থিতি তন্ত্ৰ শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা উপস্থিত থাকে। জিলাখনৰ বাহনা মহাবিদ্যালয়ত এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। 2025 বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ অৰ্থে অংশীদাৰসকলক জড়িত কৰাৰ লক্ষ্যৰে এই ৱেবিনাৰত আলোচনা কৰা হ'ব। কৃষিখণ্ডৰ বিকাশ আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত বাজেটত নিৰ্ধাৰণ কৰা এই লক্ষ্যত সহযোগিতাৰে উপনীত হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই ৱেবিনাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানো এই অনুষ্ঠানত উপস্থিত থাকিব। এতিয়া আমি সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে দ্বিতীয় এডভান্টেজ আছাম সংক্ৰান্তীয় বিভিন্ন বা বাতৰিৰ লগতে শ্বেয়াৰ বজাৰৰ অভিলেখ পতনৰ বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে 5 বছৰত অসম উন্নয়নৰ মূল কক্ষপথত উপনীত হ'ব শিৰোনামেৰে দ্বিতীয় এডভান্টেজ আছামত 5,18,00,000 টকাৰ বিনিয়োগৰ প্ৰস্তাৱৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বাতৰিক বক্স নিউজ হিচাপে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে এডভান্টেজ আছামৰ ব্যাপক সফলতাৰ জয়গানৰ দুদিনৰ পাছতে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে 4 মাৰ্চত আকৌ ল'ব 900 কোটিৰ ঋণ শিৰোনামেৰে প্ৰধান বাতৰি পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম এডভান্টেজ আছাম নতুন অসমৰ শুভাৰম্ভ 2,00,000ধিকে পাব চাকৰি। দি আছাম ট্ৰিবিউন কাকতে সদৌ অসম ছাত্ৰ সন্থাই নতুন প্ৰকল্পসমূহত থলুৱা যুৱক যুৱতীৰ উচ্চ পদত নিযুক্তি বিচৰাৰ বাতৰিক প্ৰধান বাতৰি স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰীয়ে অহা ছমাহৰ ভিতৰত এডভান্টেজ আছামৰ বুজাবুজিৰ চুক্তিসমূহত গ্ৰহণ কৰা পৰিকল্পনাসমূহ বাস্তৱত পৰিণত হ'ব বুলি কৰা মন্তব্যৰ বাতৰিক আজিৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতে চীনৰ সামগ্ৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ 10% কৰ আৰোপৰ পাছতে বিশ্বজুৰি শ্বেয়াৰ বজাৰত দেখা দিয়া অনিশ্চয়তাৰ লগতে ভাৰততো বিনিয়োগকাৰীয়ে এদিনতে 9,91,00,000 টকা হেৰুওৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম অকল্পনীয় আৰ্থিক ক্ষতি বিনিয়োগকাৰীৰ শ্বেয়াৰ বজাৰত ভয়ংকৰ পতন অব্যাহত। দৈনিক জনমভূমি কাকতে 28 বছৰৰ অভিলেখ 91,00,000 কোটি টকা লোকচান শিৰোনামেৰে এই বাতৰিক প্ৰধান বাতৰি স্থান দিছে। আমাৰ অসম কাকতে অন্ত পৰিব ধৰা দ্বিতীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.2% বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে তথ্য আগবঢ়োৱাৰ দিনাই শ্বেয়াৰ বজাৰত অস্বাভাৱিক পতনৰ বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতিছো উৎপল কুমাৰ দাসৰ ওচৰলৈ।
ধন্যবাদ সংগীতা। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। কেন্দ্ৰীয় হিলাল সমিতি অসমেও কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে কালি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ ৰমজান মাহ আৰম্ভ হ'ব। হিলাল সমিতিৰ তথ্য অনুসৰি কাইলৈ প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা 4:30, ইফতাৰৰ সময় সন্ধিয়া 5:25, মৰিগাঁও আৰু জাগিৰোডৰ বাবে চেহেৰীৰ সময় পুৱা 4:27, ইফতাৰৰ সময় সন্ধিয়া 5:22, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা 4:26 আৰু ইফতাৰৰ সময় সন্ধিয়া 5:21 ধাৰ্য কৰা হৈছে। এইবেলি ধাৰ্য কৰা ফিটৰাৰ পৰিমাণ হ'ল 1,633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। কাইলৈ আৰম্ভ হ'বলগীয়া পবিত্ৰ ৰমজান মাহ সন্দৰ্ভত আমাক অধিক জনাইছে কৃতি শিক্ষক, ইছলাম ধৰ্মীয় অধ্যয়ন বিষয়ৰ গৱেষক তথা অসম উলেমা ঐক্য মঞ্চৰ সভাপতি ডক্টৰ আবুল কালামে।
মই অসমবাসী মুছলমান ৰাইজসকলক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মই ডক্টৰ আবুল কালাম, উলামা ঐক্য মঞ্চৰ অসমৰ সভাপতি। আজি শ্ৰাৱণ মাহৰ, আৰবী শ্ৰাৱণ মাহৰ 29 তাৰিখ, সেয়েহে আজি যোৱাকালি মিডিল ইষ্টত চৌদি আৰবিয়া, আল জাজিৰা, বিভিন্ন মিডিল ইষ্টত জোন দেখা পাইছে আৰু তেওঁলোকে আজি ৰাতি চেহৰি খাইছে, সেয়েহে আজি আমাৰ তাৰ লগত সংগতি ৰাখি অসমৰ মুছলমানসকলে বা ভাৰতবৰ্ষৰ মুছলমানসকলে আজি আমি পবিত্ৰ ৰমজান মাহৰ প্ৰথম চেহৰি আজি ৰাতি আমি খাব লাগিব আৰু তাৰাবীৰ নামাজো পঢ়িব লাগিব। সেয়েহে গোটেই অসমবাসী মুছলমান ৰাইজসকলক মই আমাৰ উলামা ঐক্য মঞ্চৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো, যাতে পবিত্ৰ ৰমজান মাহত আমি গোটেই অসমবাসীৰ লগত গোটেই ভাৰতবৰ্ষৰ শান্তি, সমৃদ্ধি, ভাতৃত্ববোধ স্থাপনৰ বাবে এই পবিত্ৰ মাহৰ ৰমজানৰ জৰিয়তে আমি গোটেই বিশ্বৰ ভাতৃত্ববোধ ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ জনাইছো।
আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে গোৱালপাৰা জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ফল মূল, চেৱৈ, খেজুৰ, মিঠাই আদি সুস্বাদু খাদ্যৰে জিলাখনৰ হাট বজাৰসমূহ ভৰি পৰিছে। ৰাজ্যখনৰ সংবাদ জগতত এটা পৰিচিত নাম নিতুমণি শইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণদী যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল, সেই বিষয়ে তেওঁৰ নিজৰ মুখেৰেই শুনিবলৈ পাব আজি নিশা 8:02 আমাৰ দৃষ্টিপাত অনুষ্ঠানত। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু সাক্ষাৎ গ্ৰহণ ৰাজীৱ লোচন বৰঠাকুৰৰ। খেলৰ বাতৰিত, মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত আজি সন্ধিয়া 7:30 বজাত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত দিল্লী কেপিটেলছে মুম্বাই ইণ্ডিয়ানছক 9 উইকেটত পৰাস্ত কৰে। বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দিল্লী কেপিটেলছে 124 ৰাণৰ বিজয় লক্ষ্যৰে খেলি হাতত 9টা উইকেট আৰু 33টা বল বাকী থকা অৱস্থাত বিজয় সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 123 ৰাণ সংগ্ৰহ কৰে। দিল্লী কেপিটেলছৰ অধিনায়ক মেগ লেনিঙে 49টা বলত অপৰাজিত 60 ৰাণৰ বৰঙণি আগবঢ়ায়। দলটোৰ শেফালী বাৰ্মাই 43 ৰাণ কৰে। জেছ জোনাছেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বতৰৰ বতৰা, স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ৰোৱাৰ উপকণ্ঠ অঞ্চলত দিনৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। তদুপৰি অহা 24 ঘণ্টাত অসম আৰু অৰুণাচল প্ৰদেশত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। এডভান্টেজ আছাম বিনিয়োগ সন্মিলনে মহিলা উদ্যমীসকলৰ কাৰণে সবলীকৰণৰ পৰিৱেশ সৃষ্টি কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্য চৰকাৰে নতুনকৈ গ্ৰহণ কৰা অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতিত কৃষি আৰু তথ্য প্ৰযুক্তিকে ধৰি 5টা খণ্ডক অগ্ৰাধিকাৰ খণ্ড হিচাপে ঘোষণা। আৰু বেংগালুৰুত আজি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব। নমস্কাৰ। Thank you.